Akakpani. বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ লেহৰ পৰা চাৰ্ভিকলৈকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36খন স্থানত পাকিস্তানে গুৰুকামান আৰু অস্ত্ৰ শস্ত্ৰৰে চলোৱা আক্ৰমণ ভাৰতীয় বাহিনীয়ে প্ৰতিহত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। দিল্লী বিমান বন্দৰত আজি 138খন বিমানৰ সেৱা বাতিল কৰা হয় আৰু BCCIয়ে চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া শুনক বিতং বাতৰি। পাকিস্তানে আজি পুৱাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লেহৰ পৰা গুজৰাটৰ চাৰ্ক্ৰিকলৈকে সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36খন স্থানত গুৰুকামান আৰু অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ চলায়। ইয়াৰ উপৰিও পাকিস্তানে কেইবাটাও অঞ্চলত ড্ৰোনেৰে ভাৰতীয় সীমাৰ ভিতৰত সোমাই সশস্ত্ৰ বাহিনীৰ ঘাটি আৰু গুৰুদ্বাৰকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ বাসগৃহ আৰু সম্পত্তিৰ ওপৰত আক্ৰমণ চলোৱাৰ চেষ্টা কৰে। ভাৰতীয় আকাশমাৰ্গ, প্ৰতিৰক্ষা প্ৰণালী আৰু আন সামৰিক উপায়েৰে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হয়। আজি বিয়লি নতুন দিল্লীত বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। সামৰিক বিষয়া দুগৰাকীয়ে কয় যে পাকিস্তানে এই আক্ৰমণত ব্যৱহাৰ কৰা কেইবাখনো ড্ৰোন ভাৰতে ভূপতিত কৰে। প্ৰাথমিক অনুসন্ধানৰ দ্বাৰা এই ড্ৰোনকেইখন তুৰস্কত তৈয়াৰ কৰা ড্ৰোন বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ উপৰিও পাকিস্তানে যোৱা নিশা পাঞ্জাৱৰ ভাটিন্দাত থকা সেনাবাহিনীৰ এটা ঘাটিকো আক্ৰমণ কৰাৰ চেষ্টা চলায়। এই মানৱবিহীন যানখনো ভূপতিত কৰা হয়। পাকিস্তানৰ এই দায়িত্বজ্ঞানহীন আক্ৰমণত কেইবাজনো ভাৰতীয় সৈন্য আৰু অসামৰিক লোক হতাহত হৈছে। কৰ্ণেল কুৰেশ্বীয়ে কয় যে পাকিস্তানে যোৱা নিশা প্ৰায় 300-400 ড্ৰোন ব্যৱহাৰ কৰিছিল আৰু ভাৰতীয় বাহিনীসমূহে এইসমূহক গতিশীল আৰু ভূমিভাগৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ প্ৰণালীৰে প্ৰতিহত আৰু ধবংস কৰে। ভাৰতৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা আৰু চোৰাংচোৱা তথ্য আহৰণ কৰাৰ বাবে এই আক্ৰমণ চলোৱা হৈছিল বুলি কৰ্ণেল কুৰেশ্বীয়ে প্ৰকাশ কৰে। উইং কামাণ্ডাৰ ভূমিকা সিঙে কয় যে এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিস্থিতি স্বত্তেও পাকিস্তানে ইয়াৰ যাত্ৰীবাহী বিমান সেৱা বন্ধ কৰা নাই। কালি লাহোৰ আৰু কৰাচীৰ মাজত চলাচল কৰা এখন এয়াৰবাছ T-20 বিমান পাকিস্তানৰ আকাশমাৰ্গত সন্ধিয়া 7 বজাৰ পৰা নিশা 9 বজাৰ ভিতৰত দেখা পাই ভাৰতে সংযমৰ পৰিচয় দি নিজৰ ড্ৰোন আক্ৰমণ স্থগিত ৰাখে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে পাকিস্তানৰ যোৱা নিশা আৰু আজিৰ কাৰ্যকলাপসমূহক অতিশয় উচতনিমূলক বুলি আখ্যা দিয়ে আৰু ইয়াক দুই দেশৰ মাজৰ পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ প্ৰয়াস বুলি মন্তব্য কৰে। তেওঁ কয় যে পাকিস্তানৰ এই আগ্ৰাসনৰ ভাৰতে সমানুপাতিক আৰু পৰ্যাপ্ত প্ৰত্যুত্তৰ দিয়াৰ লগতে ভাৰতে এই সময়তো এখন দায়িত্বশীল ৰাষ্ট্ৰৰ দৰে আচৰণ কৰিছে। তেওঁ লগতে কয় যে পাকিস্তানে পুঞ্জৰ এটা গুৰুদ্বাৰত গোলাবৰ্ষণ কৰাৰ ফলত এজন লোক নিহত আৰু শিশুকে ধৰি কেইবাজনো লোক আহত হৈছে। ইয়ে পাকিস্তানৰ দ্বিচাৰিতাৰ কথাকে প্ৰমাণ কৰিছে বুলি মিশ্ৰীয়ে উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিবগৰাকীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নানকান চাহিব সংযোগী কাৰ্টাৰপুৰ কৰিডৰ সাময়িকভাৱে বন্ধ কৰা হৈছে। আজি হ'বলগীয়া আন্তৰ্জাতিক মুদ্ৰা নিধি চমুকৈ IMFৰ বৈঠকত ভাৰতে পাকিস্তানৰ পূৰ্বৰ IMFৰ ঋণ মকুব কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিব বুলিও মিশ্ৰীয়ে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সম্পৰ্কত সশস্ত্ৰ বাহিনীৰ প্ৰধান জেনেৰেল অনিল চৌহান, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাধ্যক্ষ এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং আৰু নৌ সেনাধ্যক্ষ এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা সচিব আৰ কে সিং উপস্থিত আছিল। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সীমান্ত নিৰাপত্তা বাহিনী BSF, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা সংস্থাৰ মুৰববীকেইগৰাকীৰ সৈতে আন এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। দিল্লী বিমান বন্দৰত আজি 138খন বিমানৰ সেৱা বাতিল কৰা হয়। ইয়াৰ ভিতৰত অৱতৰণ কৰিবলগীয়া 4খন আন্তঃৰাষ্ট্ৰীয় বিমান, যাত্ৰা কৰিবলগীয়া 5খন আন্তঃৰাষ্ট্ৰীয় বিমান, 63খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমান আৰু 66খন যাত্ৰা কৰিবলগীয়া ঘৰুৱা বিমান আছে। যাত্ৰীসকলক শেহতীয়া বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট সংস্থাৰ সৈতে তথ্য পৰীক্ষা কৰিবলৈ আৰু বিকল্প যাত্ৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছে। পাকিস্তানৰ শেহতীয়া আগ্ৰাসী মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি কিষণগড় ভুণ্টৰ আৰু লুধিয়ানা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাজস্থান, পঞ্জাব, জম্মু কাশ্মীৰ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিমান বন্দৰৰ সেৱা বাতিল কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেওঁ কয় যে দেশৰ সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত কবিগুৰুৱে আগবঢ়োৱা অৱদান অতি উল্লেখনীয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টিসমূহে মানৱতাবাদত গুৰুত্ব আৰোপ কৰাৰ লগতে জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ ভাবো জাগ্ৰত কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বিশেষকৈ শান্তি নিকেতনৰ জৰিয়তে শিক্ষা আৰু শিক্ষণৰ ক্ষেত্ৰত কবিগুৰুৱে আগবঢ়োৱা অৱদান সদায়ে প্ৰেৰণাৰ উৎস।
কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া সেনাবাহিনীক সহায় কৰিবলৈ, অত্যাৱশ্যকীয় প্ৰহৰীৰ ব্যৱস্থা কৰিবলৈ আৰু পৰিপূৰক কাম কৰিবলৈ টেৰিটৰিয়েল আৰ্মীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মীক মাতি পঠিয়াবলৈ স্থল সেনাধ্যক্ষক ক্ষমতা প্ৰদান কৰিছে। 1948 চনৰ টেৰিটৰিয়েল আৰ্মী অধিনিয়মৰ অধীনত সেনাপ্ৰধানক এই ক্ষমতা প্ৰদান কৰা হৈছে। এই আদেশ 2028 চনৰ 9 ফেব্ৰুৱাৰীলৈকে অৰ্থাৎ 3 বছৰৰ বাবে বলবৎ হ'ব। এখন ৰাজপত্ৰিত অধিসূচনাযোগে প্ৰতিৰক্ষা মন্ত্ৰালয়ে টেৰিটৰিয়েল আৰ্মীৰ বৰ্তমানৰ 32 ইনফেণ্ট্ৰি বেটেলিয়নৰ ভিতৰত 14 ইনফেণ্ট্ৰি বেটেলিয়নক ছাউদাৰ্ণ কমাণ্ড, নৰ্দাৰ্ণ কমাণ্ড, ছাউথ ৱেষ্টাৰ্ণ কমাণ্ড, আন্দামান আৰু নিকোবৰ কমাণ্ড আৰু আৰ্মী ট্ৰেইনিং কমাণ্ড অঞ্চলত নিয়োজিত কৰিব পাৰিব বুলি উল্লেখ কৰিছে। পঞ্জাব চৰকাৰে 9টা ড্ৰোন বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে এই কথা প্ৰকাশ কৰিছে। সীমান্ত সুৰক্ষা বাহিনীৰ সহায়ত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ ৰাজ্যখনৰ 6খন জিলাত এই ব্যৱস্থাসমূহ ৰূপায়ণ কৰা হ'ব। আজি পঞ্জাব চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে কয় যে ৰাজ্য চৰকাৰৰ ফাৰিষ্টে আঁচনিত সন্ত্ৰাসবাদৰ ভুক্তভোগী আৰু যুদ্ধত আহত অসামৰিক লোকক অন্তৰ্ভুক্ত কৰা হ'ব। এই আঁচনিত অন্তৰ্ভুক্ত হোৱা লোকসকলক যিকোনো চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। আজিৰ কেবিনেট বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ ৰাজ্যৰ মন্ত্ৰীসকলে সীমান্ত অঞ্চল ভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৰাজ্যখনৰ প্ৰস্তুতি আৰু সজাগতা সন্দৰ্ভত আজি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সীমান্তৱৰ্তী জিলা যেনে কোচ, বানসকান্ধ, পতন আৰু জামনগৰৰ উচ্চপদস্থ বিষয়া, জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে সুৰক্ষা, সজাগতা আৰু চিকিৎসা সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠক সম্পন্ন কৰে। ৰাজ্যখনৰ মন্ত্ৰী হৰ্ষ সাংঘাভিয়ে কয় যে অহা 15 মেলৈকে ৰাজ্যখনৰ ৰাজহুৱা আৰু ব্যক্তিগত অনুষ্ঠানত ফটকা, ড্ৰোন আদি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বীৰ যোদ্ধা মহাৰাণা প্ৰতাপৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেওঁ কয় যে মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে মহাৰাণা প্ৰতাপে দেখুওৱা সাহস দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস। দেশমাতৃৰ বাবে উৎসৰ্গিত বীৰ যোদ্ধাসকলে দেশৰ জনতাক অনুপ্ৰেৰণা যোগায় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ সামৰিক গতিবিধি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ কাশ্মীৰ খণ্ডত শেহতীয়াকৈ সীমান্ত এলেকাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে BCCIয়ে এই সিদ্ধান্ত লয়। পৰিষদে আজি বিয়লি এটা বিবৃতি জাৰি কৰি কয় যে পৰিস্থিতিৰ সামগ্ৰিক পৰ্যালোচনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু অংশীদাৰসকলৰ সৈতে পৰামৰ্শ কৰি খেলৰ পৰৱৰ্তী সময় আৰু স্থানৰ সবিশেষ তথ্য প্ৰকাশ কৰা হ'ব। IPLৰ গভৰ্ণিং কাউন্সিলে ইয়াৰ ফ্ৰেঞ্চাইজি প্ৰতিনিধিসকলকে ধৰি মুখ্য অংশীদাৰীসকলৰ সৈতে আলোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025ৰ শ্বুটিঙত মহাৰাষ্ট্ৰৰ পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষীৰসাগৰে 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ লেহৰ পৰা চাৰ্কিকলৈকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36খন স্থানত পাকিস্তানে গুৰু কামান আৰু অস্ত্ৰ শস্ত্ৰৰে চলোৱা আক্ৰমণ ভাৰতীয় বাহিনীয়ে প্ৰতিহত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। দিল্লী বিমানবন্দৰত আজি 138খন বিমানৰ সেৱা বাতিল কৰা হয় আৰু BCCIয়ে চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হয়। পৰৱৰ্তী বাতৰি নিশা 10 বজাত শুনিবলৈ পাব।